এয়া আকাশবাণী। সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, এদিনীয়া ভ্ৰমণসূচীৰে হাৰিয়ানা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমানবন্দৰৰ 2 নম্বৰ টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। অসমত আজি কৃষিভিত্তিক লোক উৎসৱ ৰঙালী বিহুৰ উদযাপন আৰম্ভ হৈছে। আজি বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চতুৰ সংক্ৰান্তিৰ দিনা ৰাইজে গৰু বিহু উদযাপন কৰিছে। আজি সংবিধান প্ৰণেতা ডঃ ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তী। এই উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ডঃ আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া লক্ষ্ণৌৰ ইকনা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এদিনীয়া ভ্ৰমণসূচীৰে হাৰিয়ালা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমানবন্দৰৰ 2 নম্বৰ টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। হিছাৰত 410 কোটিৰো অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া নতুন টাৰ্মিনেল প্ৰকল্পত যাত্ৰীসকলৰ বাবে অত্যাধুনিক সা সুবিধা থকাৰ উপৰি সা সামগ্ৰী ৰখাৰ ব্যৱস্থা আৰু এটা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ভৱন থাকিব। এই উপলক্ষে অনুষ্ঠিত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বিস্তৃত বিকাশৰ বাবে থকা বিজেপিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে হাৰিয়ানাৰ দলিত দৰিদ্ৰ আৰু পিছপৰা সম্প্ৰদায়সমূহৰ দ্ৰুত বিকাশৰ বাবে বিজেপিয়ে কাম কৰি আছে। আজি সংবিধান প্ৰণেতা বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তী। প্ৰধানমন্ত্ৰীয়ে ডঃ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে আম্বেদকাৰৰ জয়ন্তী সমাজৰ দলিত আৰু পিছপৰা শ্ৰেণীৰ বাবে দীপাৱলী হিচাপে বিবেচিত হৈছে। বাবা চাহেবৰ মন্ত্ৰৰে দীক্ষিত হৈ শ্ৰীকৃষ্ণৰ ভূমিৰ পৰা শ্ৰীৰামচন্দ্ৰৰ অযোধ্যালৈ বিমান সেৱাৰ শুভাৰম্ভ কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হাৰিয়ানাই আন্তৰিকতাৰে কাম কৰি থকাৰ কথাই তেওঁক গৌৰৱান্বিত কৰি তুলিছে। ভাৰতত 2014 চনৰ পূৰ্বে মাত্ৰ 74টা বিমানবন্দৰহে আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংখ্যাই এতিয়া 150 অতিক্ৰম কৰিছে। হাজাৰ হাজাৰ ভাৰতীয়ক প্ৰথমবাৰৰ বাবে বিমান ভ্ৰমণৰ আনন্দ দিয়া কেন্দ্ৰৰ উড়ান আঁচনিৰ সাফল্যতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীয়ে কয় যে আজি শুভাৰম্ভ হোৱা বিমান সেৱাই অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু বিনিয়োগৰ ক্ষেত্ৰখনক লাভান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ৰাজ্যখনৰ যমুনানগৰত 1000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষ 800 মেগাৱাট শক্তিসম্পন্ন দীনবন্ধু চতুৰাম তাপবিদ্যুৎ প্ৰকল্প, মুকাৰাপুৰৰ জৈৱ গেছ প্ৰকল্প আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত 14 কিলোমিটাৰৰো বেছি দৈৰ্ঘ্যৰ ৰেৱাৰী বাইপাছ প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত জনসভাতো তেওঁ ভাষণ দিব। অসমত আজি কৃষিভিত্তিক লোক উৎসৱ ৰঙালী বিহুৰ উদযাপন আৰম্ভ হৈছে। আজি বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চতুৰ সংক্ৰান্তিৰ দিনা ৰাইজে গৰু বিহু উদযাপন কৰিছে। পুৱাতে মাহ হালধিৰে গৰুক নোৱাই কপালত ফুট দি ওচৰৰ নৈ, বিল বা পুখুৰীলৈ নি গা ধুওৱা হয়। তাৰ পাছত গৰুৰ গালৈ লাও, বেঙেনা, থেকেৰা, হালধি আদি দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। বিয়লি ঘৰলৈ উভতি অহাৰ সময়ত গৰুক পদূলিত আৰু গোহালিৰ সন্মুখত জাক দি দীঘলতি মাখিয়তীৰ ঠানিৰে কোবাই তৰাৰ গছেৰে প্ৰস্তুত কৰা বিশেষ ৰছী ডিঙিত আঁৰি নতুন পঘাৰে গোহালিত বন্ধা হ'ব। বহু ঠাইত গৰুক জাতিলাও আৰু পিঠাগুড়িৰে বনোৱা লাও পিঠা খুওৱা হয়। কাইলৈ বহাগৰ পহিলা দিনটো মানুহ বিহু হিচাপে উদযাপন কৰা হ'ব। কাইলৈৰ পৰা অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব। মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লোৱাৰ লগতে প্ৰিয়জনক উপহাৰ দিয়াৰ প্ৰথা চলি আহিছে। ৰঙালী বিহু চতুৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছদিনলৈ উদযাপন কৰা হয়। বিহুৰ কেইদিন সকলোৱে আনন্দেৰে বিহুনাম, বিহুনাচ আদিত অংশগ্ৰহণ কৰে। উজনি অসমত ঘৰে ঘৰে গৈ ৰাইজে হুঁচৰি মাৰি গৃহস্থক আশীৰ্বাদ দিয়ে। আজি সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী। এই উপলক্ষে দেশবাসীলৈ প্ৰেৰণ কৰা এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে বিপৰ্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল আৰু তেওঁ বিশ্বজুৰি সন্মান লাভ কৰিছে। বাবা চাহেব আম্বেদকাৰ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন তথা অৰ্থনীতিবিদ, শিক্ষাবিদ হোৱাৰ লগতে এগৰাকী মহান সমাজ সংস্কাৰক আছিল বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। আম্বেদকাৰৰ আদৰ্শই দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি অহাৰ লগতে ভৱিষ্যৎ প্ৰজন্মকো ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ বি আৰ আম্বেদকাৰৰ জন্মদিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ আম্বেদকাৰৰ প্ৰেৰণাৰ বাবে দেশখনে সামাজিক ন্যায়ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নিষ্ঠাৱানভাৱে নিয়োজিত হৈছে। তেওঁ লগতে আম্বেদকাৰৰ নীতি আৰু আদৰ্শই স্বাৱলম্বী তথা উন্নত ভাৰতৰ সৃষ্টিত গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
দ্বীপৰাষ্ট্ৰ ফিজিৰ দক্ষিণ অংশত আজি পুৱা 6.3 ৰিখটাৰ স্কেলছ প্ৰাবল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূতাত্বিক কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ 10 কিলোমিটাৰ তলত আছিল। ভূমিকম্পটোৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বাতৰি এই পৰ্যন্ত অহা নাই। ভূমিকম্পৰ পাছত ছুনামিৰ সতৰ্কতাও জাৰি কৰা হোৱা নাই। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত গ্ৰীষ্ম প্ৰবাহৰ সময়ত দবলগীয়া সাৱধানতা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ডঃ আৰ কে জেনামানি আৰু লেডী হাৰ্ডিন চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডঃ অনুপম প্ৰকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি গ্ৰীষ্ম প্ৰবাহৰ কাৰণ, ইয়াৰ ফল আৰু এই সন্দৰ্ভত ল'বলগীয়া সাৱধানতাৰ বিষয়ে সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত #AskAirৰ জৰিয়তেও প্ৰশ্ন সুধিব পাৰিব। ভাৰতীয় তথ্য সেৱা IIS বিষয়া পাৰ্থ ঘোষৰ আজি পুৱা মৃত্যু হয়। যোৱা কিছুদিন ধৰি তেওঁ পাণ্ডুৰোগ আৰু অন্যান্য কেতবোৰ শাৰীৰিক অসুবিধাত ভুগি আছিল। তেওঁ PIB আকাশবাণী কলকাতা, কলকাতা দূৰদৰ্শন কেন্দ্ৰ আৰু CBCত কাৰ্যনিৰ্বাহ কৰিছিল। যোৱা বছৰ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া লক্ষ্ণৌৰ ইকানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিজৰ 6খন খেলৰ 4খনত জয়লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ নিজৰ 6খন খেলৰ মাত্ৰ 1খনতহে জয়ী হৈছে আৰু পইণ্ট তালিকাৰ একেবাৰে শেষত আছে। যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে 12 ৰাণত দেলহি কেপিটেলছক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে 5 উইকেটৰ বিনিময়ত 205 ৰাণ কৰে। দলটোৰ হৈ তিলক বৰ্মাই 33টা বলত 59 ৰাণ কৰে। প্ৰত্যুত্তৰত দেলহি কেপিটেলছে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 193 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ বৰুণ নায়াৰে 40টা বলত 89 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ 3টা উইকেট দখল কৰা কৰ্ণ শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কালি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে খেলি ৰাজস্থান ৰয়েলছ 9 উইকেটত পৰাস্ত হয়। জয়ৰ বাবে ৰাজস্থান ৰয়েলছে 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে 17 অভাৰ 3টা বলতে মাত্ৰ 1টা উইকেট হেৰুৱাই 175 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। ছুডানৰ গৰফুৰ অঞ্চলত এতিয়াও ছুডান সেনাৰ অধীনত থকা শেষৰখন বৃহৎ মহানগৰ এ ফাছাৰৰ আশে পাশে থকা শিবিৰত অৰ্ধসামৰিক বাহিনীয়ে কৰা আক্ৰমণত 200ৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই আক্ৰমণত মৃত্যু হোৱা লোকৰ ভিতৰত 56গৰাকী সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই জনোৱা মতে 2টা বৃহৎ শৰণাৰ্থী কেন্দ্ৰত এতিয়াও আক্ৰমণ সংঘটিত হৈ আছে। উল্লেখযোগ্য যে এই সকলোকে শিবিৰৰ ভিতৰত থকা একমাত্ৰ চিকিৎসালয়খন পৰিচালনা কৰিছিল। আমেৰিকাই দুয়োপক্ষক গৰিহণা দি RSF-এ দাৰফুলত নৰসংহাৰ কৰাৰ লগতে সেনাই সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সংঘৰ্ষই ছুডানক 2টা ভাগত বিভাজিত কৰে। উত্তৰ আৰু পূব প্ৰান্তৰ সেনাৰ আধিপত্য বিস্তাৰিত হৈ থকাৰ বিপৰীতে RSF-ৰ অধীনত দাৰফুলৰ অধিকাংশ অঞ্চলৰ লগতে দক্ষিণৰ কিছু অংশত আধিপত্য বিস্তাৰ হৈ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। এদিনীয়া ভ্ৰমণসূচীৰে হাৰিয়ানা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমানবন্দৰত 2নম্বৰ টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। অসমত আজি কৃষিভিত্তিক লোক উৎসৱ ৰঙালী বিহুৰ উদযাপন আৰম্ভ হৈছে। আজি বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা ৰাইজে গৰু বিহু উদযাপন কৰিছে। আজি সংবিধান প্ৰণেতা ডঃ ভীমৰাম ৰামজী আম্বেদকাৰৰ জয়ন্তী। এই উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ডঃ আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া লক্ষ্ণৌৰ ইকানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।